আদি পুস্তক 41 অধ্যায় যোসেপৰ উন্নতি। এই ঘটনাৰ ঘটি যোৱা সম্পূৰ্ণ দুবছৰ পাছত হৰুণে এটা সপোন দেখিলে। তেওঁ নীল নদীৰ দাঁতিত থিয় হৈ আছে। এনে সময়ত নদীৰ পৰা দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সাতজনী গৰু ওলাই আহি নল বননিত চৰিবলৈ ধৰিলে। তাৰ পাছত দেখিবলৈ কুৎসিত আৰু খিনোৱা আন সাতজনী গৰু সেইকেইজনীৰ পাছত নীল নদীৰ পৰা ওলাই নদীৰ দাঁতিত আগেয়ে অহা গৰুকেইজনীৰ ওচৰতে আহি থিয় হ'ল। তাতে সেই খিনোৱা আৰু দেখিবলৈ কুৎসিত গৰুকেইজনীয়ে দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সেই গৰু সাতজনীক গিলি পেলালে। এনেতে ফৰুণে হাৰ পালে। তাৰ পাছত তেওঁ পুনৰ টোপনি গৈ দ্বিতীয়বাৰ সপোন দেখিলে। তেওঁ দেখিলে ঘেঁহুৰ একেডাল ঠাৰিতে গুটিৰে ভৰা হাতোটা থুক ওলাল। তেতিয়া চোৱা, সেইবোৰৰ পাছতে পূবৰ বতাহত লেৰেলি শুকাই যোৱা এনে হাতোটা থুক ওলাল। লেৰেলা থুকবোৰে গুটিৰে ভৰা সেই হাতোটা পুৰঠ থুকক গিলি পেলালে। তেতিয়া ফৰুণে হাৰ পাই দেখিলে যে এইটো সপোনহে। যেতিয়া ৰাতিপুৱাল তেতিয়া তেওঁৰ মনটো অস্থিৰ হৈ উঠিল। তেওঁ মানুহ পঠাই মিছৰ দেশৰ শাস্তজ্ঞ আৰু বিধান লোকসকলক মতাই আনিলে আৰু ফৰুণে তেওঁলোকৰ আগত তেওঁৰ সপোনৰ কথা ক'লে। কিন্তু কোনেও ফৰুণক এই সপোনৰ ফলিতা দিব নোৱাৰিলে। তেতিয়া প্ৰধান প্ৰাণপাত্ৰ ধৰোঁতাই ফৰুণক ক'লে, আজি মোৰ নিজৰ অপৰাধৰ কথা মনত পৰিছে। ফৰুণে নিজৰ দাগবোৰলৈ কুদ্ধিত হৈ মুখ্য ৰান্ধনীৰ হতে মোক কাৰাৰক্ষকৰ অধ্যক্ষৰ ঘৰৰ বন্দীশালত থৈছিল। তেতিয়া সেই ৰাতি আমি দুয়ো এটা এটা সপোন দেখিলোঁ। আমি দেখা প্ৰত্যেকটো সপোনৰ বেলেগ বেলেগ অৰ্থ আছিল। তেতিয়া সেই ঠাইত ৰক্ষক সেনাপতিৰ ওচৰত এজন ইব্ৰিয়া ডেকা বন্দী হৈ আমাৰ লগত আছিল। আমি তেওঁৰ আগত আমাৰ সপোনৰ কথা কওঁতে তেওঁ আমাক সপোনৰ অৰ্থ ক'লে আৰু তেওঁ যেনেকৈ আমাক সপোনৰ অৰ্থ কৈছিল তেনেকৈ আমালৈ ঘটিল। মোক মহাৰাজে পুনৰাই আগৰ পদতে নিযুক্তি কৰিলে, কিন্তু অন্যসকলক হলে ফাঁচি দিলে। তেতিয়া ফৰুণে যোচেফক আনিবলৈ মানুহ পঠালে। বন্দীশালৰ পৰা তেওঁ যেতিয়া বেগাই উলিয়াই দিয়া হ'ল তেতিয়া তেওঁ মূৰ খোৱালে আৰু কাপোৰ সলাই ফৰুণৰ সন্মুখলৈ আহিল। তাতে ফৰুণে যোচেফক ক'লে, মই এটা সপোন দেখিলোঁ, তাৰ অৰ্থ বুজাই দিবৰ পৰা কোনো নাই। কিন্তু তুমি শুনা মাত্ৰে সপোনৰ ফলিতা দিব পাৰা বুলি মই তোমাৰ বিষয়ে শুনিছোঁ। তেতিয়া যোচেফে ফৰুণক উত্তৰ দি ক'লে, এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰুণ ৰজাৰ সপোনৰ অৰ্থ বুজাই দিয়াৰ লগতে মনত সান্ত্বনা দিব। তেতিয়া ফৰুণে যোচেফক ক'লে, মই সপোনত নীল নদীৰ দাঁতিত থিয় হৈ আছিলোঁ। এনে সময়তে নদীৰ পৰা হৃষ্টপুষ্ট আৰু দেখিবলৈ সুন্দৰ সাতজনী গৰু ওলাই আহি নল বননিত চৰিবলৈ ধৰিলে। পাছত চোৱা, খিনোৱা দেখিবলৈ কুৎসিত চেৰেলা গাৰে সাতজনী গৰু সেইকেইজনীৰ পাছত ওলাই আহিল। তেনেকুৱা কুৎসিত গৰু মই গোটেই মিছৰ দেশত কেতিয়াও দেখা নাই। আৰু চেৰেলা গাৰে দেখিবলৈ কুৎসিত গৰুকেইজনীয়ে প্ৰথমে হৃষ্টপুষ্ট গৰু সাতজনীৰ গিলি পেলালে। যেতিয়া হৃষ্টপুষ্ট গৰুবোৰ কুৎসিত কেইজনীয়ে খালে সেইবোৰ চেৰেলা কেইজনীৰ পেটত সোমোৱা যেন নালাগিল, কিন্তু সিহঁত আগৰ দৰে কুৎসিত হৈয়ে থাকিল। তেতিয়া মই হাৰ পালোঁ। মই পুনৰাই সপোন দেখিলোঁ, একেডাল ঠাৰিতে গুটিৰে ভৰা ঘেঁহু উত্তম হাতোটা থুক ওলাল। তেতিয়া সেইবোৰৰ পাছত শুকান পতনোৱা সেইবোৰ পূবৰ গৰম বতাহত শুকাই গৈছিল, এনে হাতোটা থুকো ওলাল। পাছত সেই শুকান পতনোৱা থুকবোৰে হাতোটা উত্তম থুক গিলি পেলালে। পাছত শাস্তজ্ঞসকলক মই ক'লোঁ, কিন্তু কোনেও মোক তাৰ অৰ্থ ক'ব নোৱাৰিলে। তেতিয়া যোচেফে ফৰুণক ক'লে, ফৰুণৰ সপোনৰ অৰ্থও একেই। ঈশ্বৰে যি কৰিব খুজিছে তাক তেওঁ ফৰুণক জনাইছে। সেই সাতজনী উত্তম গৰু সাত বছৰক বুজায়। সেই হাতোটা উত্তম থুকেও সাত বছৰক বুজায়। সপোনৰ অৰ্থও একেই। পাছত অহা সেই কুৎসিত সাতজনী গৰুও সাত বছৰ। পূবৰ বতাহত শুকোৱা গুটি নথকা সাতোটা থোকেও সাত বছৰক বুজায়। সেইবোৰ আকালৰ সাত বছৰ হ'ব। মই ফৰুণৰ আগত ইয়াকে ক'লো যে ঈশ্বৰে যি কৰিব খুজিছে তাকেহে তেওঁ ফৰুণক দেখুৱাইছে। তাতে গোটেই মিছৰ দেশত এনে সাতোটা বছৰ আহিব য'ত বহুত শস্য উৎপন্ন হ'ব। সেইবোৰৰ পাছত হ'ব আকালৰ সাত বছৰ। তাতে মিছৰ দেশত বহু শস্যৰ কথা সকলোৱে পাহৰি যাব আৰু সেই আকালে দেশখনকে নষ্ট কৰিব। এই আকালৰ কাৰণে লোকসকলৰ দেশত আগতে উৎপন্ন হোৱা বহু শস্যৰ কথা মনত নপৰিব, কিয়নো এইটো অতিশয় ভয়ংকৰ হ'ব। ফৰুণৰ আগত দুবাৰ এই সপোন দেখুওৱা হৈছে। ইয়াৰ কাৰণ হৈছে ঈশ্বৰে নিজ মন স্থিৰ কৰিছে আৰু ঈশ্বৰে অতি শীঘ্ৰে এই সকলো কৰিব। এই হেতুকে এতিয়া ফৰুণ ৰজাই এনে এজন বুদ্ধিমান জ্ঞানী মানুহ বিচাৰি আনক, তেওঁক আনি আপুনি মিছৰ দেশৰ ওপৰত নিযুক্ত কৰক। ফৰুণে এইদৰে কৰক, তেওঁ দেশৰ ওপৰত বিষয়াসকলক পাতক আৰু বহু শস্য উৎপন্ন হোৱা সাত বছৰত মিছৰ দেশৰ পৰা শস্য পাঁচ ভাগৰ এভাগ তুলি আনক। এই লোকসকলে অহা বছৰ কেইটাৰ সকলো শস্য গোটাই ফৰুণৰ অধীনলৈ আহাৰ হ'বৰ কাৰণে নগৰে নগৰে তাক সাঁচি ৰাখক, তাক সুৰক্ষা দিয়ক। এইদৰে মিছৰ দেশত আগলৈ হ'ব লগা আকালৰ সাত বছৰৰ কাৰণে সেই আহাৰ দেশত সঞ্চিত হৈ থাকিব, তাতে আকালত দেশখন বিনষ্ট নহ'ব। তেতিয়া ফৰুণে আৰু তেওঁ পাত্ৰমন্ত্ৰীসকলেও এই সকলো কথাকে উত্তম দেখিলে। তেতিয়া ফৰুণে তেওঁ পাত্ৰমন্ত্ৰীসকলক ক'লে, এই যিজন মানুহত ঈশ্বৰৰ আত্মা আছে এওঁৰ নিচিনা আমি কাক পাম? তেতিয়া ফৰুণে যোচেফক ক'লে, ঈশ্বৰে তোমাক এই সকলো কথা জনাইছে, এই যে তোমাৰ নিচিনা বুদ্ধিমান জ্ঞানী মানুহ কোনো নাই। তুমিয়ে মোৰ ঘৰৰ অধ্যক্ষ হ'ব লাগে, মোৰ সকলো প্ৰজা তোমাৰ কথাৰ দৰেই চলিব, কেৱল হিংসাখনতহে মই তোমাতকৈ শ্ৰেষ্ঠ হ'ম। ফৰুণে যোচেফক পুনৰ ক'লে, চোৱা, গোটেই মিছৰ দেশৰ ওপৰত মই তোমাক নিযুক্ত কৰিলোঁ। পাছে ফৰুণে নিজৰ হাতৰ পৰা মোহৰ মৰা আঙুঠি হুলুকাই যোচেফৰ হাতৰ আঙুলিত পিন্ধাই দিলে। তেওঁক আৰু মিহি হন সূতাৰ কাপোৰ পিন্ধাই ডিঙিত সোণৰ অলংকাৰো দিলে। তেওঁক নিজৰ দ্বিতীয় ৰথত উঠালে। তাতে লোকসকলে তেওঁ আগে আগে আঁঠু কঢ়া বুলি ঘোষণা কৰিলে। এইদৰে ফৰুণে তেওঁক গোটেই মিছৰ দেশখনৰ ওপৰত নিযুক্ত কৰিলে। ফৰুণে যোচেফক ক'লে, মই ফৰুণ, কিন্তু তোমাৰ বিনা অনুমতিত গোটেই মিছৰ দেশত কোনেও হাত ভৰি লৰচৰ কৰিব নোৱাৰিব। ফৰুণে যোচেফৰ নাম চাপনত পানেহ ৰাখিলে। তেওঁ উন নগৰৰ পুৰোহিত পুতিফেৰাৰ জীয়েক আচনতৰ লগত বিয়া পাতি দিলে। পাছত যোচেফ গোটেই মিছৰ দেশখন চাবলৈ ওলাই গ'ল। যোচেফ মিছৰ ৰজা ফৰুণৰ আগত উপস্থিত হোৱা সময়ত তেওঁ বয়স ত্ৰিশ বছৰ হৈছিল। যোচেফ ফৰুণ ৰজাৰ আগৰ পৰা ওলাই গ'ল আৰু মিছৰ দেশৰ সকলো ঠাইতে ফুৰিলে। তাতে বহু শস্য হোৱা সেই সাত বছৰত ভূমিয়ে মুঠিয়ে মুঠিয়ে শস্য উৎপন্ন কৰিলে। মিছৰ দেশত সেই সাত বছৰত উৎপন্ন হোৱা সকলো শস্য গোটাই তেওঁ নগৰে নগৰে সাঁচি থলে। প্ৰত্যেক নগৰৰ চাৰিওফালৰ পথাৰত যি শস্য উৎপন্ন হ'ল তাক তেওঁ সেই নগৰতে সাঁচি থলে। এইদৰে যোচেফে সাগৰৰ বালিৰ দৰে ইমান বহু শস্য গোটালে যে তাক পাছত লেখিবলৈকে এৰিলে, কিয়নো সেয়ে অসংখ্য হৈছিল। যোচেফৰ দুটি পুত্ৰ আকাল অহাৰ আগেৰে জন্ম পালে। উন নগৰ পুৰোহিত পুতিফেৰাৰ জীয়েক আচনতে জন্ম দিলে। তাতে যোচেফে জ্যেষ্ঠ পুত্ৰৰ নাম মনচি থলে, কিয়নো তেওঁ ক'লে, ঈশ্বৰে মোৰ সকলো দুখ আৰু নিজ পিতৃৰ গৃহকো পাহৰাইছে। দ্বিতীয় পুত্ৰৰ নাম তেওঁ ইফ্ৰইম ৰাখিলে। কাৰণ তেওঁ ক'লে, ঈশ্বৰে মোক দুখ ভোগ কৰা এই দেশত ফলবান কৰিলে। তাৰ পাছত মিছৰ দেশত বহু শস্য উৎপন্ন হোৱা 7 বছৰ শেষ হ'ল। তাতে যোচেফে কোৱাৰ দৰে আকালৰ 7 বছৰ আৰম্ভ হ'ল। তেতিয়া সকলো দেশতে আকাল হ'ল, কিন্তু গোটেই মিছৰ দেশত হলে আহাৰ আছিল। যেতিয়া মিছৰ দেশৰ গোটেইখনতে আকাল হ'বলৈ ধৰিলে, তেতিয়া প্ৰজাসকলে আহাৰৰ অৰ্থে ফৰুণ ৰজাৰ আগত ভিক্ষা খুজিলেগৈ। তাতে ফৰুণে সকলো মিছৰীয়াকে ক'লে, তোমালোকে যোচেফৰ ওচৰলৈ যোৱা, তেওঁ যি কৰিবলৈ কয় তাকেই তোমালোকে কৰিবা। তেতিয়া গোটেই দেশতে আকাল হ'ল। যোচেফে সকলো ঠাই ভঁৰালবোৰ খুলিলে আৰু মিছৰীয়াসকলৰ ওচৰত শস্য বেচিবলৈ ধৰিলে। সেই সময়ত মিছৰ দেশত ভয়ংকৰ আকাল হ'ল। সকলো দেশৰ মানুহবোৰে শস্য কিনিবৰ কাৰণে মিছৰ দেশত থকা যোচেফৰ ওচৰলৈ আহিল, কিয়নো গোটেই পৃথিৱীত ভীষণ আকাল হ'বলৈ ধৰিলে।